উপদেশক দুই অধ্যায়। নিজ বাসনা পূৰণত অখাৰতা। মই মোৰ হৃদয়ক কলো, আহা, মই আমোদ প্ৰমোদেৰে তোমাক পৰীক্ষা কৰি চাম, সেয়ে এতিয়া সুখ উপভোগ কৰা। কিন্তু দেখিলো ইও কেৱল এক অস্থায়ী বতাহৰ দৰে অখাৰ আছিল। মই হাঁহিৰ বিষয়ে কলো, ই বলিয়ালী, আনন্দৰ বিষয়ত ই কি কৰিব পাৰে? আকাশৰ তলত মানুহৰ কিছুদিনৰ জীৱনকালত তেওঁলোকৰ কাৰণে কি ভাল, তাক মই দেখা নোপোৱালৈকে কেনেকৈ দাক্ষাৰখেৰে মোৰ হৰিক আনন্দিত কৰিম? কেনেকৈ মোৰ মনক অবিৰামে পৰিচালিত কৰা প্ৰজ্ঞাৰে সৈতে অজ্ঞানতাক ধৰি ৰাখি উল্লাসিত হ'ম? মই মনতে অন্বেষণ কৰি চালো। মই কিছুমান মহৎ কাৰ্য কৰিলোঁ। মই নিজৰ কাৰণে অনেক ঘৰ সাজিলোঁ আৰু দাক্ষাবাৰী পাতিলোঁ। মই ঠায়ে ঠায়ে অনেক বাগিচা আৰু উদ্যান তৈয়াৰ কৰি তাত সকলো ধৰণৰ ফল ধৰা গছ ৰুলোঁ। গছ উৎপন্ন হোৱা বাৰীত পানী দিবলৈ মই ঠায়ে ঠায়ে পুখুৰী খান্দিলোঁ। মই অনেক দাস আৰু দাসীক কিনি ল'লোঁ। মোৰ ৰাজপ্ৰসাদতো অনেক দাস দাসীৰ জন্ম হৈছিল। মোৰ আগেৰে যিসকল জেৰুচালেমত আছিল, তেওঁলোক সকলোতকৈ মোৰ অনেক বেছি গৰু ছাগলী আৰু মেৰ ছাগ আদি পশুধনৰ জাক আছিল। মই অনেক ৰূপ আৰু সোণ অন্যান্য ৰজাসকলৰ আৰু বিভিন্ন প্ৰদেশৰ ধন সম্পদ আনি নিজৰ কাৰণে জমা কৰিলোঁ। মোৰ কাৰণে অনেক গায়ক গায়িকা আৰু মাংসক সন্তোষ দিওঁতা অনেক উপপত্নী আছিল। মোৰ আগেৰে জেৰুচালেমত যিসকল আছিল, তেওঁলোকতকৈ মই অনেক বেছি মহান আৰু ঐশ্বৰ্যশালী হ'লোঁ। তেতিয়াও প্ৰজ্ঞা মোৰ লগত আছিল। মোৰ চকুত যি ভাল লাগে মই সেইবোৰৰ পৰা আঁতৰাই নাৰাখিলোঁ। মই মোৰ মনক কোনো আমোদ প্ৰমোদৰ পৰা আটক নকৰিলোঁ, কিয়নো মোৰ সকলো কাৰ্যত মোৰ মনে আনন্দ কৰে, আৰু আনন্দই মোৰ সকলো পৰিশ্ৰমৰ পুৰস্কাৰ আছিল। তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য কৰিলে আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলোঁ, তাক চাই দেখিলোঁ যে সেই সকলো অখাৰ, কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়, সূৰ্যৰ তলত একোতেই লাভ নাই। পাছত মই প্ৰজ্ঞা, বলিয়ালী আৰু অজ্ঞানতাৰ কথা চিন্তা কৰিলোঁ। ৰজাৰ পাছত যিজন পৰৱৰ্তী ৰজা আহিব, তেওঁ কি কৰিব পাৰে? কেৱল ইতিমধ্যে যি যি কৰা হৈছে তাকেই কৰিব। মই দেখিলোঁ অন্ধকাৰতকৈ পোহৰ যেনেকৈ উত্তম, তেনেকৈ অজ্ঞানতকৈ প্ৰজ্ঞা উত্তম। জ্ঞানী মানুহৰ মূৰত চকু থাকে, কিন্তু অজ্ঞান লোকে হলে অন্ধকাৰত ভ্ৰমণ কৰে। তথাপি মই এটাই বুজিলোঁ যে সকলোৰে শেষ দশা একে হয়। তেতিয়া মই মনতে কলো, অজ্ঞানলৈ যেনে দশা হয় মোলৈ কোতো তেনে দশাই হ'ব। তেনেহলে অধিক জ্ঞানী হৈ মোৰ কি লাভ হ'ল? মই মনতে কলো, ইও অখাৰ। মানুহে অজ্ঞানীক যেনেদৰে মনত নাৰাখে, তেনেদৰে জ্ঞানীকো বেছিদিন মনত নাৰাখে। ভৱিষ্যতে তেওঁলোক দুয়োকে মানুহে পাহৰিও যাব। অজ্ঞানীজন মৰাৰ দৰে জ্ঞানীও মৰে। এই হেতুকে জীৱনলৈ মোৰ ঘৃণা উপজিল, কাৰণ সূৰ্যৰ তলত যি কৰা হয় সেই সকলো কাৰ্য মোৰ পক্ষে দুখজনক, কিয়নো সকলোৱে অখাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ। সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, সেই সকলো পৰিশ্ৰমত মোৰ এতিয়া ঘিণ লাগিছে, কিয়নো মোৰ পাছত যিজন আহিব তেওঁ বাবেইতো তাৰ ফল থৈ যাব লাগিব। সেই লোক জ্ঞানী নে অজ্ঞানী হ'ব তাক কোনে জানে, তথাপি তেওঁই মোৰ সকলো কাৰ্যৰ ফল ভোগ কৰিব, কিয়নো তেওঁৰ বাবেই মই সূৰ্যৰ তলত পৰিশ্ৰম কৰিছোঁ আৰু জ্ঞানৰ পৰিচয় দিলোঁ, ইও অখাৰ। এই হেতুকে সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ তাৰ বাবে মোৰ মন নিৰাশ হ'বলৈ ধৰিলে। কিয়নো কোনো মানুহে প্ৰজ্ঞা জ্ঞান আৰু দক্ষতাৰে পৰিশ্ৰম কৰিব পাৰে, কিন্তু পাছত তেওঁৰ সকলোখিনি এনে এজনৰ কাৰণে ৰাখি যাব লগা হয়। যি মানুহে তাৰ বাবে কোনো পৰিশ্ৰমেই কৰা নাই, ইও অসাৰ আৰু এক অতি দুখৰ কথা। সূৰ্যৰ তলত মানুহে যি যি কঠোৰ পৰিশ্ৰম কৰে আৰু মনৰ চাপ লয়, তাৰ ফলত তেওঁৰ কি লাভ হয়? প্ৰত্যেক দিনা তেওঁৰ কামত দুখ আৰু বিৰক্তি থাকে, এনেকি ৰাতিও তেওঁৰ মনে বিশ্ৰাম নাপায়, ইও অসাৰ। তেন্তে মানুহৰ পক্ষে ভোজন পান কৰা আৰু নিজৰ পৰিশ্ৰমত সন্তুষ্ট হৈ থকাৰ বাহিৰে উত্তম একোকে নাই। মই দেখিলোঁ যে এই সকলো ঈশ্বৰৰ হাতৰ পৰাহে আহে, কাৰণ ঈশ্বৰে নিদিলে কোনে মোক বাদ দি খাব পাৰে, অথবা কোনে যিকোনো ধৰণৰ আনন্দ ভোগ কৰিব পাৰে। যি মানুহে ঈশ্বৰক সন্তুষ্ট কৰে তেওঁক তেওঁ প্ৰজ্ঞা জ্ঞান আৰু আনন্দ দান কৰে, কিন্তু তেওঁ পাপীক হলে ধন সম্পত্তি গোটোৱা আৰু জমা কৰাৰ কাৰ্য দিয়ে, যাতে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰা লোকক দিব পাৰে, ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।